আৰু খহিব চকুৰো যাতো
ক্ষমা কৰি চনে মোক সঁচা।